এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সমগ্ৰ দেশতে আজি 79 সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন আত্মনিৰ্ভৰশীল ভাৰত সন্দৰ্ভত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ শত্ৰু ৰাষ্ট্ৰৰ প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে ভাৰতে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য ৰাজ্যত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাজ্যৰ বিভিন্ন জিলাত আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰু আজিৰে পৰা 21 আগষ্টলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ আয়োজন বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ ৰাষ্ট্ৰই আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি 105 মিনিটজোৰা দীঘলীয়া ভাষণ দিয়ে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দুৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনাই কয় যে এই অভিযান দেশৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু বীৰত্বৰ শক্তিশালী প্ৰতীক। চৰকাৰে সশস্ত্ৰ বাহিনীক এই অভিযানৰ ৰণনীতি প্ৰস্তুত, লক্ষ্য আৰু সময় নিৰ্ধাৰণৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ সাহসী সৈনিকসকলে শত্ৰুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিলে।
साथियों हमने ऑपरेशन सिंदूर में देखा है मेड इन इंडिया की कमाल क्या थी। दुश्मन को पता तक न चला ये कौन से शस्त्रास्त्र है, ये कौन सा सामर्थ्य है जो पलक भर में उनको नष्ट कर रहा है। लेकिन हमें मेड इन इंडिया की शक्ति हमारे हाथ में थी, सेना के हाथ में थी, इसलिए बिना चिंता, बिना रुकावट, बिना हिचकिचाहट हमारी सेना अपना पराक्रम करती रही।
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেটিস্বৰূপ আৰু সম্প্ৰতি দেশৰ সকলো ক্ষেত্ৰত আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ কাম চলি আছে। শক্তি আৱশ্যকতা পূৰণৰ বাবে ভাৰত এতিয়াও কেইবাখনো দেশৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটোত আত্মনিৰ্ভৰশীলতা অৰ্জনত গুৰুত্ব আৰোপ কৰে। চৰকাৰে 2047 চনৰ ভিতৰত পাৰমাণৱিক শক্তি সামৰ্থ 10 গুণৰো অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতি অহা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ কৃতিত্বৰ কথা উল্লেখ কৰি মহাকাশ বিজ্ঞান আৰু অন্বেষণৰ ক্ষেত্ৰত 300ৰো অধিক ষ্টাৰ্টআপে কাম কৰি থকাৰ কথা প্ৰকাশ কৰে।
मुझे बहुत गर्व होगा मेरे देश के 300 से ज्यादा स्टार्टअप आप सिर्फ और सिर्फ स्पेस सेक्टर में काम कर रहे हैं और उन 300 स्टार्टअप में हजारों नौजवान पूरे सामर्थ्य के साथ जुटे हैं। ये है मेरे देश के नौजवानों की ताकत और ये है हमारा हमारे देश के नौजवानों के प्रति विश्वास।
বিগত 8 বছৰত চৰকাৰে GST ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দীপাৱলীৰ পৰাই দেশৰ পৰৱৰ্তী পৰ্যায়ৰ GST সংস্কাৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস পোৱাৰ উপৰি MSME, খুচুৰা বিক্ৰেতা আৰু গ্ৰাহকসকলে সকাহ পাব। তেওঁ কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। পৰৱৰ্তী 10 বছৰত এই ৰাষ্ট্ৰীয় সুৰক্ষা ঢালৰ সম্প্ৰসাৰণ, সুদৃঢ়কৰণ আৰু আধুনিকীকৰণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে লাখ লাখ লোকৰ বলিদানেৰে যদি এখন স্বাধীন ভাৰত লাভ কৰিব পাৰি তেনেহলে সংকল্প, কঠোৰ পৰিশ্ৰম, আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী মন্ত্ৰৰে এখন সমৃদ্ধ ভাৰত নিৰ্মাণ কৰিব পাৰি। ৰাজ্যত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 2021 চনৰ পৰা 11,000ৰো অধিক নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যক পুনৰ সংস্থাপন দিয়া হৈছে। আলফা আদিবাসী আৰু ডিমাছা অগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই শান্তি চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে 4,000 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। নিজৰ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে স্বৰাজোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক সোঁৱৰণ কৰে। তেওঁ কয় যে বৰদলৈ অসমৰ থলুৱা লোকসকলৰ সুৰক্ষাৰ লগতে প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। চাংচাৰীত উত্তৰ পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীৰ প্ৰস্তাৱিত ৰিং ৰোড প্ৰকল্প, কলিয়াবৰ নুমলীগড়ত এলিভেটেড কৰিডৰ, নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। ৰাজ্যখনত 1500 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ জনগাঁথনিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ অবৈধ দখলকাৰীৰ পৰা ভূমি পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ সকলোকে আহান জনায়।
আমাৰ চৰকাৰখনে জাতি মাটি ভেটিৰ প্ৰতি আমাৰ নিৰতৰ আস্থাক আমি স্বীকাৰ কৰি অসমীয়া জাতিক আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম।
বিকাশৰ ক্ষেত্ৰত 2020-21 বৰ্ষৰ তুলনাত 2024-25 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 113% বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ৰাজ্যৰ বিভিন্ন জিলাত আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে অনুষ্ঠিত হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিশ্বনাথ জিলাৰ কাছাৰী মৈদানত আয়োজিত দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কুচকাৱাজত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত আজি আয়োজিত দিৱসৰ কাৰ্যসূচীত পৰিবহণ মন্ত্ৰী যোগেন মোহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়া সংগ্ৰামীসকলৰ স্মৃতিত শ্ৰদ্ধা জনোৱাৰ লগতে জিলাখনৰ জনসাধাৰণক উন্নয়নৰ পথত সহযোগিতা আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহান জনায়। তিনিচুকীয়া জিলাত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ত্ৰিৰংগা পতাকা উত্তোলন কৰি আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ উদ্যোগত খনিকৰ খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী তথা স্কাউট এণ্ড গাইডৰ সদস্যসকলে কুচকাৱাজ কৰে। শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সমাজখনক বিভাজিত কৰা অপশক্তিসমূহৰ বিৰুদ্ধে এই দিনটোত পণ ল'বলৈ সকলোকে আহান জনায়।
স্বাধীনতা দিৱসত গোটেই সমূহ ভাৰতবৰ্ষৰ সকলো জনতাকে অভিনন্দন জ্ঞাপন কৰিছো। মুক্তিযোদ্ধাসকলৰ ত্যাগ আৰু আদৰ্শেৰে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংসা আন্দোলন অসমত 27 বছৰ হৈছিল তাৰ ফলশ্ৰুতিত আমি স্বাধীনতা পাবলৈ সক্ষম হৈছো। স্বাধীনতাৰ পিছৰ সময়ত এই স্বাধীনতাক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। গতিকে মই আহ্বান জনাইছো এই স্বাধীনতাক আমি অক্ষুণ্ণ ৰাখিব লাগিব, সমাজখনক বিভাজিত কৰা অপশক্তিবিলাকক আমি ৰুধিব লাগিব আৰু আমি উন্নয়নৰ পথেৰে আগবাঢ়ি যাব লাগিব। আহক এই স্বাধীনতা যিসকলে আমাক দি থৈ গ'ল তেখেতসকলৰ ত্যাগক আমি স্মৰণ কৰোঁ।
হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আজি উলহ মালহেৰে এই দিৱস উদযাপন কৰা হয়। শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী কৌশিক ৰায়ে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। শ্ৰীভূমি জিলাত মন্ত্ৰী কৃষ্ণেন্দু পালে দিৱসৰ কাৰ্যসূচীত অংশ লয়। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম দেশৰ শ্ৰেষ্ঠ বিকশিত ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। একেদৰে ডিমাহাচাও জিলাৰ হাফলঙত স্বায়ত্ত শাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত গড়মূৰৰ কছাৰী মৈদানত আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ সদৰ মুছলপুৰত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ খতিয়ান দাঙি ধৰে। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানতে জিলাখনৰ নগৰাকী মুক্তিযুঁজাৰুৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দক্ষিণ হালমাৰা মানকাছৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত অসম আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ লগতে 16 বাহিনীৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। বজালী জিলাত ধাৰাষাৰ বৰষুণৰ মাজতে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়। এই উপলক্ষে দেশপ্ৰেমমূলক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে এই দিৱস পালন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে ভাষণ দিয়ে।
নগাঁও কলং কপিলি পৰিয়া এক সভ্যতাৰে আগবঢ়া জিলা, গুৰুজনাৰ য'ত জন্মস্থান, য'ত স্বাধীনতাৰ সময়ত বহুকেইজন শ্বহীদ আৰু বহুকেইজন মুক্তিযোদ্ধাৰ চৰম ত্যাগ আছে। এই জিলাখনে জিলা গঠন হোৱাৰ পৰা প্ৰায় অহা 7 বছৰৰ ভিতৰত 200 বছৰ পূৰ্ণ কৰিব। গতিকে এইখন জিলাৰ এটা গৌৰৱ আৰু ঐতিহ্য আছে। আমি ইয়াত উপস্থিত হৈ আমাৰ চৰকাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আজি অমৃতকালত উপস্থিত হৈ স্বাধীনতাৰ 100 বৰ্ষ পূৰণ কৰিবলৈ যিখিনি উদ্যম আৰু আঁচনি লৈছোঁ সেইখিনিয়ে আমাৰ ৰাজ্যবাসীক বহু আগুৱাই নিব, মই স্বাধীনতা দিৱসৰ দিনা এই আশা কৰিছোঁ।
গোৱালপাৰা চহৰৰ জে টি এছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত দিৱসৰ কাৰ্যসূচী অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তামোলপুৰত জিলাখনৰ আয়ুক্তই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা প্ৰতিনিধি দলো উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে টি আৰ ফুকন খেলপথাৰত আয়োজিত অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কামৰূপ জিলাত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাংচাৰী হাইস্কুল খেলপথাৰত আয়োজিত কাৰ্যসূচীত অংশ লৈ ত্ৰিৰংগা পতাকা উত্তোলন কৰে। এতিয়া আহক পৰৱৰ্তী বাতৰি শুনো অৰুণিমা গোস্বামীৰ পৰা।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা 21 আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে বিয়লি 5 আৰু সন্ধিয়া 7:30 বজাত নাটসমূহ প্ৰদৰ্শন কৰা হ'ব। এই নাটমেলাত আজি হিল্লোল কুমাৰ পাঠকৰ গোপীনাথ যুগজয়ী স্বপ্নদ্ৰষ্টা নাট প্ৰদৰ্শন কৰা হৈছে। কাইলৈ গোভাৰজা ছত্ৰ সিং অপ্ৰতিৰোধ্য দেউৰ 17 আগষ্টত মাংৰি মেম সেউজী অগ্নিকন্যা, 18 আগষ্টত ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ, 19 আগষ্টত জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতিশিখা, 20 আগষ্টত অম্বিকাগিৰি অনিৰ্বাপিত একুৰা জুই আৰু 21 আগষ্টত চন্দ্ৰপ্ৰভা মুক্তিৰেতি গান শীৰ্ষক নাট পৰিৱেশন কৰা হ'ব। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ তেলাহী খণ্ডৰ অন্তৰ্গত কলিতা গাঁৱত পঞ্চায়ত প্ৰতিনিধিসকলৰ এখন সভাত অংশ লয়। সভাত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ কুমাৰ দলে উপস্থিত থাকে। এই সভাতে অহা 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা পালন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বজাত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা, কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বৰ্ষীয়ান ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ দেশতে আজি 79 সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন। আত্মনিৰ্ভৰশীল ভাৰত সন্দৰ্ভত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ। শত্ৰু ৰাষ্ট্ৰৰ প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে ভাৰতে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। ৰাজ্যত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী। আৰু আজিৰে পৰা 21 আগষ্টলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ আয়োজন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।